Oh God.
Hey, Tedo. Huh?
Hello, hello. Oh, God. Okay.
Uthili.
Oh, uthilo.
Kiman pali? Borini eili.
Moriyani pa maulal na. Moriyani ta Dimapur. Dimapur ise.
Ba Dimapur pali eini ki?
Oh, 2 ghanta lagale.
Dimapur. Kallo keta bazar Guwahati pabi.
Kallo tipwa 6ta man bazar pami sakhe. 6ta 7ta.
Guwahati kiman khomoy thakibo?
ৰাজধানী
হব দে বৰ থাকিব মোৰ যদি মই যদি মইতো পগলা হয় নহয়
হয় গম নাই মোৰ হেৰি নাই কি কয় ডাউট নাই
ডাউট নাই একেবাৰে নাই তই আইতাৰা সুধিছিলি নে আইতাৰা সুধিবলে আইতা তই যে ইমান বছৰ থাকিলি তই মোক আচল কথাটো কচোন কেনেকুৱা লাগিল ইয়াতে থাকি
আইতা আইতা হেৰি নহয় তেখেতে এতিয়া লৈ থৈছে আৰু হেৰি গুণবোৰ লৈ থৈ আছে আৰু
মাত্ৰ এটা কুৱেশ্যন সেই পানীৰ এক ড্ৰপ হে লাগে টুংকে পৰিবৰ কাৰণে তই মিছ কৰিলি তই পিছৰ বাৰ হয়তো দেখা নাপাব পাৰ
চাওঁ আইতাও বুঢ়া হৈ আছে ন
তই বাৰ্থ চাৰ্ট বঢ়িয়াকে কাপোৰ চাপোৰ দিছে নে
দিছে দিছে
খোৱা চোৱা
খোৱা কাইলৈ ৰাতিপুৱা এতিয়া বন্ধ কৰিলে পেণ্ট্ৰি
এতিয়া পেণ্ট্ৰি বন্ধ
কাইলৈ ৰাতিপুৱা দিব
তহঁতৰ এতিয়া আজিকালি হেৰিত উঠিলে ৰাজধানী উঠিলে ৰাজধানী এটা কাট যাব কাইলৈ কেইটা বজাত পাবিগে
কাইলৈ ইমান সময় নহলে ইয়াতকে এঘণ্টামান পিছত পাম
হেৰি এইটো কি এইটো কি বাৰাণসী হৈ যাবতো
বাৰাণসী হৈ যাব মোগল চৰাই বাৰাণসী
বঢ়িয়া কোৱাইট হৈ আছে তই এনে শব্দ শুনাই নাই মই ৰেলৰ
ৰেলৰ নাই শব্দ নাই
যা হব যে গৈ থাক
ভাত খালে বোলে
এই কেতিয়াবাই খালো মই এতিয়া শুবলৈ ওলাইছো এনেই উত্তৰ আলবাত হেৰিক ফোন কৰিছিলো বুজিছ নাই উত্তৰখণ্ডৰ চিফ মিনিষ্টাৰক চিফ মিনিষ্টাৰ বন গে আপো প্ৰাইম মিনিষ্টাৰ বনা হেকা বাদ কিয় বনা হে বাও ফোনটো থৈ দিলে বে ফোনটো থৈ দিয়া গেলা হেৰিটো উত্তৰখণ্ড এইটো কি আদিত্যনাথ যোগীটো মোক ব্লক কৰি থৈছে আদিত্যনাথ যোগীয়ে মোক মোৰ ফোনৰ পৰা ফোন গলে তাত ব্লক হৈ যায় তই কৰিব পাৰা আৰামত যাব মোৰ পৰা পুৰা বন্ধ হৈ যায় কাৰণ ই পুলিচ পঠাইছিলে যে বেচেৰাই
দেখিছে
অ কেনেকে মাৰিছে দেখিছে নাই
গুলিয়াই পেলাই একদম পুলিচৰ মাজতে লৈ পেলাই গুলি নাপালে
যাতা মাৰা দিছে বে সিহঁতে
তাকো মাৰিব যেনেকে
যি কৰ্ম কৰে তাৰ কৰ্মফলটো পাবই লাগিব
তেনেকে ন মানুহ মৰা সম্ভৱ যদি তেনেকে সম্ভৱ যদি এনেকৈ মানুহ মৰা সম্ভৱ যদি তাকো মাৰিব পাৰিব কোনোবাই কেচটো সেইটোৱে এতিয়া সি দেখাই দিলে মৰাই পেলাই অ আচ্ছা এনেকে মানুহ হোৱা সম্ভৱ টিভি সন্মুখত পুলিচৰ মাজতে গুলিয়া উলিয়াই দিলে সেইটোৱে সেইটো
তই মটৰচাইকেলখন নিদিন নাই তাৰ ইয়াৰ পৰা
মটৰচাইকেলখন ক ইয়াৰ বাবলো ৰামা আমাৰ ৰামা ৰামা মটৰচাইকেলখন সি ভাগবল থৈ দিছে ব্ৰেক ছিঙিলে সেইদিনাখন
তাক মই দিবলৈ কৈছিলো তোক
এ নহয় সি ব্ৰেক ছিঙে নহয় সি থওক এইখন তাৰ প্ৰথম মটৰচাইকেলখন সি থৈ দিয়ক ইয়াত মই তাত কিবা এখন যোগান কৰিম গৈ প্ৰথম মটৰচাইকেল পইচা দি কিনা সি ইয়াত আহিলে চলা সেইকাৰণে থৈছ আমিয়ে উঠো আহিলে
তই এখন হেৰি এটা মোপেড এখন কিনি লগা
এই মোপেড স্কুটি কিবা মোপেড নাপায় তাত ক'ত পাম মোপেড মই
টিভিএছ 100 এখন কিনিলো
টিভিএছ সমূহখন যে এইখন পিক আপ খন
ন মই যিখন চলাও
গম পাইছো এইখন
৬০ কিলোমিটাৰ সুন্দৰকে চলাব পাৰিবি তেল অকমান ভৰালে তোৰ কুৰকে তোৰ একমাহ চলি যাব এক টেকি তেল ভৰালে তই টিভিএছ এখন কিনিলো টিভিএছ তোক কোনে চাবলৈ যেতিয়া এটা সাধাৰণ তই কবি মই মাষ্টৰ মানুহ মই এটা হেৰি এখন কিনি পেলাই পিছফালে পেলাই থৈ দিয়ে
সেইটো এখন লাগে গৰম পৰিছে
গুৱাহাটীত আকৌ
26 মানে গুৱাহাটীত ইয়াত বেছি নাই 31 হাইষ্ট
মোৰ ৰুমৰ ভিতৰত 22 ডিগ্ৰী
এচি আছে
এচি লগোৱা নলগোৱাকে নলগোৱাকে হৈ আছে
ছোৱালীজনী
ক'ৰ পৰা আনিবি কচোন তই চাউথৰ পৰা আনিবি নে নৰ্থৰ পৰা আনিবি
মই চাউথৰ আনিলে
তই চাউথৰ পৰা মই ভালকে জানো অলৰেডি সেইজনী পি এইচ ডি এজনী যে পাইছ সেইজনীকে তই আনিবি
নাই 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 নানো সেইজনী গুৱাহাটী ছোৱালী এজনী চাউথত কৈ আছে নাই ইমান হেৰি আপুনি
কেতিয়া আনিবি
কনিম মই
দিলো অলৰেডি
মায়ে আনিব মায়ে সেইকাৰণে গৈ আছে এইটো শেষ কৰিবলৈকে গৈ আছে পি এইচ ডিটো এতিয়া লগৰ কাৰণে অকণ দিগদাৰ হৈছে কাৰণে ঘৰলৈ আহিলে এই মা দেউতা অকলেহে ঘৰত মই ছোৱালীজনী আনি থৈ পেলাব মোৰ লগত থৈ ল'ব বেয়া হ'ব না মানে একেলগে থাকিব পাৰে আৰু
নাই 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 তই তোৰ ছোৱালীটোৰ লগত থাকিব ছোৱালী মাকৰ ঘৰ ছোৱালী হেৰি ঘৰত নাথাকে শাহুৱেকৰ ঘৰত নাথাকে তোৰ লগত থাকিব বিয়া কৰাই এমাহ ডেৰ মাহ থাকিব কিন্তু ছোৱালী মোৰ লগতে থাকিব তোৰ লগত দাদা কব তই বোৱাৰী পাব নোৱাৰ তেনেকে মই যদি যাই যোৰহাটত থাকো এটা বেলেগ কথা মই যদি যোৰহাটত নাথাকো তেতিয়া তই বোৱাৰী পাব নোৱাৰ হাজবেণ্ডৰ লগতে ঘৈণীয়েক থাকিব মাকৰ লগত নাথাকে একেলা এইটো কোৱা নাই সেইটো খালাচ কৰি লবি আগতে
সেইটো ভুল নেকি মাকৰ লগত
এইটো ভুল এইটো ভুল মাকৰ লগতে থাকিব একেলা মাকৰ লগতে থাকিব বে
কিছুমানে
এইবিলাক নচলে এইবিলাক নচলে একেলা বিয়া কৰাবিতো তোৰ লগত থাকিব গেলা
কিয়
হেৰি এইটো কি নীলুত পালে কিবা ঘৈণীয়েক তাতে কেলা বাদলি পাৰ থৈ দিছে নেকি একমাহৰ কাৰণে গৈছে বেলেগ কথা এইবিলাক
বাদলি পাৰ নি
বাদলি পাৰ
বাদলি পাৰ মানে আমাৰ গোলাঘাটৰ সি আপাৰ আছামৰ
বাদলি পাৰ সেই তাৰ ষ্টেচনটোৰ পৰা এক কিলোমিটাৰ আঁতৰত তাৰ ষ্টেচনৰ গৈছ তাৰ ঘৰৰ কাষেদিয়ে গৈছ তই ঘৰটো দেখা পাই
তাৰ
ট্ৰেইন লাইনৰ পৰা ঘৰটো দেখা পাই
তাৰ
দুইতলীয়া ঘৰ বুধাইছে তাতে তাতে ঘৈণীয়েক এতিয়া তাতে আছে একমাহৰ কাৰণে আকৌ গুটুক ইয়াতে আছিলে ঘৈণীয়েক তাৰ লগতে থাকে গুৱাহাটী ভাড়া ঘৰত থাকে মই কৈ দিছো ছোৱালী অকল গিৰিয়েকৰ লগতে থাকিব লাগিব কেলা অন্য জেগাত নাথাকে বুজিছ বিয়া কৰিলে ছোৱালী লগত ৰাখিবি
নহলে সেইটো ন নহলে
বিয়া মাজে সময়ে গৈ পেলাই একমাহ থকাৰ কথা বেলেগ কথা অন্য আৰু যদি তোৰ যদি পষ্টিং যোৰহাটতে হয় তেতিয়া বা তোৰ যদি মাৰ সেইপিনে থাকে তেতিয়া বেলেগ কথা হেৰি লগত থাকিব কিন্তু বিয়া কৰাৰ পিছত তোৰ ঘৈণীয়ে তোৰ লগতে থাকিব
গম পালো
তই এতিয়া মাৰক লৈ যা তালে দুটা বেডৰুমৰ এটা ৰুম লগে ভাল এইটো ফকটীয়া ৰুমত নাথাকিবি ভাল এটা ৰুম ল মাৰক লৈ যা তালে বুঝিছা, মাৰে কৈ আছে নহয়, মাৰে কৈ আছে নিয়া নাই নিয়া নাই নিয়া নাই লৈ যাম, এটা দুটা বেডৰুমৰ এটা ৰুম ল, ভাল ভাল এটা ৰুম, এতিয়াতো বিয়া হৈ নহব, তই মাৰো যাব, চাবি মাৰো যাব, দেখি আহিব, তাৰপিছত তোৰ বিয়াও হৈ যাব, যা তই মাৰক প্ৰথমে লৈ যা, হৈ গল আজি বৰে বাবু মেছেজ এটা পঠাইছো, বৰে বাবুয়ে মোক ব্লক কৰিছে নেকি, ব্লক কৰিছে মোক,
বেলেগ নম্বৰ পালে মই দিম
গুৱাহাটী